وقال الذين اتبعوا لو أن لنا كرة فنتبرأ منهم كما تبرأوا منا كذلك يريهم الله أعمالهم حسرات عليهم وما هم بخارجين من النار
আর যিসকলে অনুসরণ করেছিল সিহতে কব হাই আকৌ এবাৰ যদি আমি উভতি যাবলৈ সুযোগ পালোহেঁতেন তেনেহলে আমিও সিহঁতৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যেনেকৈ সিহঁতে আজি আমাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰিছে এনেকৈ আল্লাহে সিহঁতৰ কাৰ্যাৱলী সিহঁতক দেখুৱাব সিহঁতৰ বাবে আক্ষেপস্বৰূপ আৰু সিহঁত কেতিয়াও জুইৰ পৰা ওলাব নোৱাৰিব।